আসলতে ধুনিয়া বুলি বলে একো নাই, যার লগত প্রেম হয় তো ধুনিয়া দেখা যায়। সময় গৈ থাকে, প্রিয়জনে ধুনিয়া হয়ে থাকে। অভাব বুলি বলে একো নাই, যিখিনি পাওঁ সেইখিনিতে সন্তুষ্ট হব জানিলে অভাববোৰ আঁতৰি উৰা মাৰে।
তোমাৰ আগমনিত ফুলিছে তগৰ, সুবাসে আনিলে সুকুমল বতৰ, মনৰে আকাশত বিচাৰো তোমাক, তুমি মোৰ জোনাকী পোহৰ। অভিমানী সপোনে আজি আহি কৰে আমনি, নিতকতে ৰোৱা নাই বাট প্ৰিয়সী, কিয় অজানিতে আলপনা বিচাৰো তোমাৰে।
আচলতে দুখ বুলিবলৈ একো নাই, জীৱনৰ কঠিন মুহূৰ্তটো নিজৰ মনোবল ৰাখি চম্ভালিব পাৰিলে ভগৱানে দুখবোৰ আঁতৰাই নিয়া আৰু সুখ নামৰ উপহাৰটো
হাতত।